এয়া আকাশবাণী ডিব্ৰুগড়, বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। ৰাজ্যৰ সামগ্ৰিক বিকাশ আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নীত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে যোৱা 11 ডিচেম্বৰৰ পৰা গ্ৰহণ কৰা বিকাশৰ 12 দিন কাৰ্যসূচীৰ অধীনত আজিও কেইবাখনো জিলাত আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব। এই উপলক্ষে আজি ধেমাজি জিলাৰ কাছাৰী মৈদানত আয়োজিত অনুষ্ঠানত মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰিব। অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি 2021ৰ অধীনত ধেমাজি জিলাত তৃতীয় বৰ্গৰ 4,500ৰো অধিক ঋণী লৈ ঋণমুক্তিৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ'ব। চৰাইদেউ জিলাৰ ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী বিমল বৰাই অংশ ল'ব। এই কাৰ্যসূচীত জিলাখনৰ 769গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি, চাইকেল আৰু নগদ ধনৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভূটানৰ 117 সংখ্যক ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। 4-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি থিম্ফুত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰাজধানীত অনুষ্ঠিত এডভান্টেজ আছামৰ ৰোড শ্বত অংশ লৈ ভূটানৰ প্ৰধানমন্ত্ৰী ডাছ' শ্বেৰিং টবগে আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলক এডভান্টেজ আছাম সন্মিলন 2025ৰ বাবে আমন্ত্ৰণ জনায়। উল্লেখযোগ্য যে থিম্ফু বিমানবন্দৰত কালি মুখ্যমন্ত্ৰীগৰাকীক ভূটানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী লিয়নপো ডি এন ধুংগিয়েলে আদৰণি জনায়। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ প্ৰস্তাৱিত ৰেলপথ নিৰ্মাণ সম্পৰ্কেও দেশখনৰ নেতৃবৰ্গৰ সৈতে আলোচনা কৰাৰ লগতে অসম তথা ভাৰতৰ সৈতে ভূটানৰ সম্পৰ্ক উন্নত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দেশখনৰ ৰজা আৰু প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা। এই ভ্ৰমণে প্ৰতিবেশী ৰাষ্ট্ৰখনৰ সৈতে অসমৰ বন্ধুত্বৰ এনাজৰী কটকটীয়া কৰি তুলিব বুলি আশা কৰা হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি বিদেশী শিক্ষাৰ্থী থাকিব পৰাকৈ উন্নত সা সুবিধাযুক্ত এটা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰাবাস উদ্বোধন কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰাধ্যাপক জিতেন হাজৰিকাই 48গৰাকী শিক্ষাৰ্থী থাকিব পৰা এই ছাত্ৰাবাসটো উদ্বোধন কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক প্ৰাধ্যাপক সুৰজিৎ বৰকটকীকে ধৰি ভালেকেইগৰাকী বিষয়া তথা শিক্ষাৰ্থী উপস্থিত থাকে। বিদেশী ছাত্ৰ ছাত্ৰীৰ আগমনৰ ক্ৰমবৰ্ধিত হাৰক ইতিবাচক লক্ষণ হিচাপে আখ্যা দি উপাচাৰ্যগৰাকীয়ে অদূৰ ভৱিষ্যতে উচ্চ শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণৰ যোগেদি বিশ্ববিদ্যালয়খনলৈ অধিক হাৰত বিদেশী ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবলৈ যত্নপৰ হ'ব বুলি উল্লেখ কৰে। যোৰহাটৰ অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ পৰিদৰ্শক সীমান্ত শৰ্মাৰ উদ্যোগত আৰু জিলা আয়ুক্ত জয় শিৱানীৰ পৃষ্ঠপোষকতাত কালিৰে পৰা 10-দিনীয়া কাৰ্যসূচীৰে ভোগদৈ নৈ পৰিষ্কাৰকৰণৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিভাগটোৰ প্ৰশিক্ষণপ্ৰাপ্ত এটা 40জনীয়া দলে নদীৰ বালি তথা বোকাৰ লগত মিহলি হৈ থকা বিভিন্ন পলিথিন আৰু আৱৰ্জনা তুলি নৈখন পৰিষ্কাৰকৰণত নামি পৰিছে। জিলাখনৰ পূজাডুবি ঘাটত কালি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে এই পদক্ষেপ আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত বিধায়কগৰাকীয়ে বিভাগটোৰ এই পদক্ষেপৰ শলাগ লোৱাৰ লগতে প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে আহোমৰ ৰাজধানী 1794 চনত যোৰহাটলৈ স্থানান্তৰ কৰাৰ পাছত মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পৰিকল্পনা অনুসৰি নগা পাহাৰৰ পৰা ওলোৱা নৈখন খান্দি যোৰহাট নগৰৰ মাজেৰে বোৱাই অনা হৈছিল। নগাঁও চহৰৰ নেহেৰুবালিত আজিৰে পৰা নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তই এই গ্ৰন্থমেলা উদ্বোধন কৰিব। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি কবি সন্মিলন, কুইজ প্ৰতিযোগিতা, শিশু অনুষ্ঠান আৰু মহিম বৰাৰ স্ৰষ্টা আৰু সৃষ্টি শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। ৰাজ্যৰ কেইবাটাও প্ৰকাশন গোষ্ঠীৰ লগতে বহিঃৰাজ্যৰ কেইবাটাও গোষ্ঠীয়ে এই গ্ৰন্থমেলাত অংশ ল'ব। দেৰগাঁও বিধানসভা সমষ্টিৰ 22খন গাঁও পঞ্চায়ত আৰু এটা পৌৰ এলেকাৰ বিজয়ী খেলুৱৈসকলৰ উপস্থিতিত কালি দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্বোধনী অনুষ্ঠানৰ পাছত 17 বছৰ ঊৰ্ধৰ ল'ৰা ছোৱালীৰ এথলেটিক্স আৰু 20 বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালীৰ কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হয়। অহা 22 ডিচেম্বৰত এই প্ৰতিযোগিতাৰ সামৰণি পৰিব। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বিধানসভা পৰ্যায়ৰ প্ৰতিযোগিতা কালিৰে পৰা শিৱসাগৰ নগৰৰ দৰবাৰ খেলপথাৰত অনুষ্ঠিত হৈছে। প্ৰবীণ ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাই আনুষ্ঠানিকভাৱে এই প্ৰতিযোগিতা উদ্বোধন কৰে। একেদৰে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালি বিধানসভা পৰ্যায়ত খেল মহাৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। লখিমপুৰ বিধানসভা এলেকাৰ 11খন গাঁও পঞ্চায়ত আৰু পৌৰসভা এলেকাৰ নিৰ্বাচিত 1000ৰো অধিক প্ৰতিযোগীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।